চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
জগহে বন্ধু কলা ঘুমো তেরি হুই থাকুতে বেলি লহিয়াই আরু না পারা দেরি। জগহে বন্ধু কলা ঘুমো তেরি হুই থাকুতে বেলি লহিয়াই আরু না পারা দেরি। পুনহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হল মুকৰি দুনয়ন ভৰি চোৱা। পুনহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হল মুকৰি দুনয়ন যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি। যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছেনে? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত কেতিয়াবা আমাক জনাইছেনে? আমি কিন্তু আপোনাৰ চিঠিৰ বাবে আগ্ৰহেৰে বাট চাই থাকোঁ। অনুগ্ৰহ কৰি আমালৈ মাজে সময়ে চিঠি পত্ৰ দি থাকিবচোন। অৱশ্যে চিঠি লিখিবলৈ হ'লে প্ৰথমতে আপুনি এটা কথা জানিব লাগিব। কি কথা বাৰু? আমাৰ ঠিকনা। গতিকে অনুগ্ৰহ কৰি আমাৰ ঠিকনাটো লিখি লওকচোন।
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে মহান পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মৌনত কৰোঁ হওক। হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ জনাওঁ, কিয়নো তুমি আমাক এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰাৰ আৰু এটা সুযোগ আমাক দান কৰিলা। তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ বুজি পাবলৈ তুমি আমাক সহায় কৰা প্ৰভু। আমাৰ প্ৰয়োজন অনুসাৰে তুমি আমাক কথা কোৱা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ আগত তুমি নিজকে প্ৰকাশ কৰা। তেওঁলোকক প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ হকে ক্ৰুচত নিজৰ পবিত্ৰ তেজ বোৱাই আমাৰ পাপৰ প্ৰায়চিত্ত কৰি তৃতীয় দিনা কবৰৰ পৰা জি উঠি স্বৰ্গলৈ গৈ তোমাৰ সোঁহাতে বহি আমাৰ হকে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? যদি শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই জখৰীয়া পুস্তকৰ 9 অধ্যায়ৰ অধ্যয়ন শেষ কৰিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি জখৰীয়া পুস্তকৰ 10 অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছো। আমি 9 অধ্যায়ত দেখিবলৈ পালো যে ইছৰাইলৰ দুয়োখন ৰাজ্য অৰ্থাৎ ইছৰাইল আৰু যিহুদা দুয়োখনকেই ঈশ্বৰে উদ্ধাৰ কৰিব আৰু তেওঁলোকক ঈশ্বৰে বিশেষভাৱে কামত লগাব। আচলতে তেওঁলোকে ঈশ্বৰৰ পুৰোহিত হিচাপে কাম কৰিব। জগতৰ আন আন জাতিসমূহৰ আগত তেওঁলোকে ঈশ্বৰৰ হকে পুৰোহিতৰ কাম কৰিব। বহুতো লোকে এই 10 অধ্যায়ৰ কথাখিনি 9 অধ্যায়ৰ কথাখিনিৰে পৰিৱৰ্তিত ৰূপ বুলি ক'ব খোজে। আনহাতে বহুতো লোকে ক'ব খোজে যে আচলতে 10 অধ্যায়ৰ প্ৰথম পদটোহে 9 অধ্যায়ৰ কথাৰ সৈতে জড়িত। আমিও এই ধাৰণাটোকে সত্য বুলি মানি ল'ব খোজো। অধ্যায়টোৰ বাকীখিনি কথা অলপ বেলেগ। আমি এফালৰ পৰা অধ্যয়ন কৰি যাওঁতে সেই কথা দেখিবলৈ পাম। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছো। জখৰীয়া 10 প্ৰথম পদ পাঠ কৰি দিছো। তোমালোকে শেহতীয়া বৰষুণৰ কালত জিহুৱাৰ আগত, বিজুলী সৃষ্টি কৰোতা জিহুৱাৰ আগতেই বৰষুণৰ নিমিত্তে প্ৰাৰ্থনা কৰা, তাতে তেওঁবিলাকক জাক জাক বৰষুণ দি প্ৰত্যেকৰ পথাৰত ঘাঁহ উৎপন্ন কৰিব। আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ যে এই প্ৰথম পদটো 9 অধ্যায়ৰ সৈতে জড়িত। 9 অধ্যায়ৰ শেষৰ পিনে আমি পাইছিলোঁ যে প্ৰভু যীশুৱে যেতিয়া এই পৃথিৱীত তেওঁৰ 1000 ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি, তেতিয়া পৃথিৱীত কোনো আকাল নহ'ব। সকলো বস্তু উভৈনদী হ'ব। সকলোপিনে জয় জয় ময় ময় অৱস্থা এটা হ'ব। সেই কথাখিনিৰ সৈতে একেই ভাৱ এটা এই পদটোতো ব্যক্ত কৰা হৈছে। ইয়াত বৰষুণ বুলি কওঁতে আক্ষৰিক অৰ্থত বৰষুণকেই বুজোৱা হৈছে। আমি এই কথাটো মন কৰা উচিত যে ঈশ্বৰে ইছৰাইল জাতিক জাগতিক আশীৰ্বাদ দিবলৈ প্ৰতিজ্ঞা কৰিছে। কিন্তু আমি এই কথাও মন কৰিব পাৰোঁ যে খ্ৰীষ্টীয় মণ্ডলীক ঈশ্বৰে জাগতিক আশীৰ্বাদ নহয়, আত্মিক আশীৰ্বাদ দিয়াৰ কথাহে প্ৰতিজ্ঞা কৰিছে। ইয়াত উল্লেখ কৰা বৰষুণ ইছৰাইল জাতিৰ জাগতিক আৰু সাময়িক আশীৰ্বাদৰ গুৰুত্বপূৰ্ণ অংগ, আৰু এনে আশীৰ্বাদে সেই দেশখন এডেনবাৰীৰ নিচিনা ফলে ফুলে জাতিষ্কাৰ কৰি দিব পাৰে। কিন্তু আজি যদি আমি সেইখন দেশলৈ লক্ষ্য কৰোঁ, তেনেহ'লে তাৰ বিপৰীত অৱস্থা এটাহে দেখিবলৈ পাওঁ। কাৰণ ঈশ্বৰে সেই দেশ আৰু সেই জাতিক দণ্ড দিছে। ঈশ্বৰৰ অভিশাপ আৰু দণ্ডৰ এটা বিশেষ চিন হৈছে বৰষুণ কম হোৱাটো বা খৰাং অৱস্থাৰ সৃষ্টি হোৱাটো। আজি সেই দেশৰ এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে পানীৰ অভাৱ। কেনেকৈ বেছি পানী পাব পাৰি তাৰ এই চিন্তাত তেওঁলোকে মূৰ ঘমাই থাকিব লগা হৈছে। কিন্তু সেই আশীৰ্বাদ লাভ কৰাৰ সৰ্বোত্তম আৰু সহজ উপায়টো হৈছে ঈশ্বৰলৈ ঘূৰাটো। তেওঁলোক ঈশ্বৰলৈ ঘূৰিলেই তেওঁলোকে বৰষুণৰ যোগেদি অহা জাগতিক আশীৰ্বাদবোৰ উপভোগ কৰিব পাৰিব। কিন্তু তেওঁলোক ঈশ্বৰলৈ ঘূৰা নাই আৰু তেওঁলোকে বৰষুণৰ আশীৰ্বাদো লাভ কৰা নাই। অৱশ্যে আমি এই কথা শুনিবলৈ পাইছো যে সেই দেশলৈ শেহতীয়া বৰষুণ ঘূৰি আহিছে। তেওঁলোকে আগতকৈ অলপ বেছি বৰষুণ পাব ধৰিছে, সেই কথা সত্য। কিন্তু আপুনি যদি যহকালৰ শেষভাগত ইছৰাইল দেশলৈ যায়, তেনেহ'লে দেখিবলৈ পাব তেওঁলোকৰ মাজত পানীৰ কেনে নাটনি। পানীৰ সঁচাকৈ নাটনি তাত আছে। খেতিপথাৰত পানী যোগান ধৰিবলৈ যিমান পানীৰ প্ৰয়োজন সিমান পানী তেওঁলোকে নাপায়। শেহতীয়া বৰষুণ বা বসন্তকালৰ বৰষুণ আহে মাৰ্চ আৰু এপ্ৰিল মাহত। তেওঁলোকে সেই সময়ত কিছু বৰষুণ পায় যদিও সেই বৰষুণ কিন্তু এই পদটোত উল্লেখ কৰা ধৰণৰ বৰষুণ নহয়। প্ৰভু যীশুৰ এহেজাৰ বছৰীয়া ন্যায় শাসনৰ কালত ঈশ্বৰে সেই দেশলৈ প্ৰচুৰ পৰিমাণে বৰষুণ পঠাব, যাতে জীৱ জন্তু আদিৰ বাবেও প্ৰচুৰ পৰিমাণে ঘাঁহ বন গজি উঠে। ঘৰচীয়া জন্তুবোৰৰ লগতে বনৰীয়া জীৱ জন্তুৱেও প্ৰচুৰ পৰিমাণে খাবলৈ পাব। পথাৰৰ শস্য আৰু গছ গছনিবোৰৰ বাবে যথেষ্ট বৰষুণ হ'ব, সকলোপিনে ফলে ফুলে জাতিষ্কাৰ হৈ উঠিব। মুঠতে এই পদটোৰ ব্যাখ্যা হিচাপে আমি প্ৰকৃত বৰষুণৰ কথাই বুজি পাওঁ। কিন্তু আমি এই কথাও বুজি পাওঁ যে বৰষুণ আত্মিক সজীৱতাৰো প্ৰতীক, আৰু শাস্ত্ৰৰ অনেক ঠাইত আমি আত্মিক সজীৱতা বুজাবলৈ বৰষুণ চিন হিচাপে ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ। উদাহৰণস্বৰূপে আমি জুৱেল ভাৱবাদীৰ পুস্তকৰ দ্বিতীয় অধ্যায়ৰ ২৮ নম্বৰ পদটো পাঠ কৰি দিছোঁ। তাৰ পাছতে মই গোটেই মনুষ্য জাতিৰ ওপৰত মোৰ আত্মা বাকী দিম, তাতে তোমালোকৰ পু যিবিলাকে ভাৱবাণী প্ৰচাৰ কৰিব, তোমালোকৰ বৃদ্ধবিলাকে সপোন দেখিব আৰু তোমালোকৰ যুৱাবিলাকে দৰ্শন পাব। ইয়াত আত্মিক সজীৱতাৰ ভাৱ এটা প্ৰকাশ পাইছে। বৰষুণে মাটিৰ যি সজীৱতা আনে, আত্মিক বৰষুণ অৰ্থাৎ পবিত্ৰ আত্মাৰ বৰষুণে মানুহৰ আত্মিক জীৱনটো সজীৱ কৰি তোলে। জুৱেল ভাৱবাদীয়ে কৰা ভাৱবাণী আৰু জখৰীয়া ভাৱবাদীয়ে কৰা ভাৱবাণী দুয়োটাই সেই এহেজাৰ বছৰীয়া ন্যায় শাসনৰ দিনলৈ বিশেষভাৱে আঙুলিয়ায়। প্ৰভু যীশুৰ সেই ন্যায় শাসন কালত পৰ্যাপ্ত পৰিমাণে হোৱা বৰষুণে ভূমিলৈ আশীৰ্বাদ কঢ়িয়াই আনিব, আৰু পবিত্ৰ আত্মাৰ বৰষুণে মানুহৰ আত্মিক জীৱনলৈও আশীৰ্বাদ কঢ়িয়াই আনিব। গতিকে বৰষুণৰ আচলতে দুটা অৰ্থ আছে। এতিয়া এই জখৰীয়া পুস্তকৰ দহ নম্বৰ অধ্যায়ৰ দুই নম্বৰ পদৰ পৰা কথাটো অলপ সলনি হৈছে। ঈশ্বৰে যে দণ্ড অভিশাপ দিয়ে সেই বিষয়টোলৈ ঘূৰি যোৱা হৈছে। যদিও ঈশ্বৰে ইছৰাইল জাতিক সেই শেষকালৰ অৰ্থে শক্তিশালী কৰিব আৰু তেওঁলোকক সেই এহেজাৰ বছৰীয়া ন্যায় শাসনৰ আশীৰ্বাদ উপভোগ কৰিবলৈ দিবলৈ বিচাৰিছে, কিন্তু তেওঁলোকৰ মাজৰ কিছুমান কথা ঈশ্বৰৰ সহ্য নহয়, ঈশ্বৰে ভাল নাপায়। তেওঁ ইমান পৰে আহিবলগীয়া আশীৰ্বাদৰ কথা কৈ আছিল, কিন্তু এতিয়া তেওঁ ইছৰাইলীয় লোকৰ মাজত থকা ভুলৰ কথাটোলৈ আঙুলিয়াই দিছে। ইছৰাইলীয় লোকসকলৰ মাজত বিশেষ ধৰণৰ সমস্যাৰ সৃষ্টি কৰি আছিল তেওঁলোকৰ মাজত চলি থকা দেৱপূজাই। এই বিশেষ পাপটোৱেই আচলতে ইছৰাইলীয় লোকসকলৰ মাজত নানান অভিশাপ কঢ়িয়াই আনিছিল ঈশ্বৰৰ পৰা। দুই নম্বৰ পদটো পঢ়ি দিছো। কিয়নো গৃহ দেৱতাবোৰে অসাৰ কথা ক'লে আৰু মংগলতীবোৰে মিছা দৰ্শন পালে, সিহঁতে মিছা সপোনৰ কথা প্ৰকাশ কৰিলে, সিহঁতে বৃথা সান্তনা দিয়ে, এইকাৰণে লোকবিলাকে ভেড়াৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়। গৃহদেৱতাবোৰে অহাৰ কথা ক'লে। গৃহদেৱতা শব্দটো তেৰাফিম শব্দৰ অসমীয়া ৰূপ। এই তেৰাফিম মানে সেই সময়ত ঘৰে ঘৰে থকা সৰু সৰু সজাই থোৱা দেৱ দেৱীৰ মূৰ্তি। এই বিষয়ে শাস্ত্ৰৰ আন ঠাইতো বিশেষভাৱে উল্লেখ কৰা আছে। এই তেৰাফিমবোৰনো কেনেকুৱা আছিল সেই বিষয়ে পুৰাতত্ববিদসকলৰ পৰাও বহু কথা জানিব পৰা গৈছে। নিনবীৰ ওচৰৰ নুজু নামৰ এখন অতি প্ৰাচীন চহৰত 1925ৰ পৰা 1941 চনৰ ভিতৰত খনন কাৰ্য চলোৱা হৈছিল আৰু বহুতো প্ৰাচীন বস্তু, শিল আৰু আন পদাৰ্থৰ ফলক আদি আৱিষ্কৃত হৈছিল। সেইবোৰৰ যোগেদি আদিপিতৃসকলৰ দিনৰ ৰীতি নীতি, পৰম্পৰা আদিৰ বিষয়ে বহু ধাৰণা কৰিব পাৰি। আপোনাৰ নিশ্চয় মনত আছে যে জাকুব আৰু মোমায়েকৰ মাজত অলপ সমস্যাৰ সৃষ্টি হোৱাত জাকুবে নিজৰ ঘৈণীয়েক দুগৰাকীক লৈ গুচি আহিছিল। তেওঁ তেনেদৰে মোমায়েক লাবণৰ ওচৰৰ পৰা আঁতৰি আহিবলৈ পাই ভালেই পাইছিল। জাকুবৰ ঘৈণীয়েক ৰাহেলে পিতৃ লাবণৰ ঘৰৰ তেৰাফিম বা গৃহদেৱতাও লগত লৈ আহিছিল আৰু সেইটো লুকুৱাই ৰাখিছিল। নুজুত আৱিষ্কৃত বয়বস্তুৰ পৰা এই কথা গম পোৱা গৈছে যে তেৰাফিমটোৱে আচলতে পৰিয়ালৰ নেতৃত্বক বুজাইছিল। গতিকে ৰাহেলে যে পিতাকৰ ঘৰৰ পৰা সেই গৃহদেৱতা চুৰ কৰি আনিছিল, তাৰ দ্বাৰা ৰাহেলে পিতাকৰ সা সম্পত্তিৰ ওপৰত গিৰিয়েক জাকুবৰ অধিকাৰ সাব্যস্ত কৰা যেন হৈছিল। সেইটো বৰ ডাঙৰ ঘটনা হৈছিল আৰু সেইবাবেই লাবণে ইমান হুলস্থুল কৰিছিল বুলি আমি বুজিব পাৰোঁ। তেওঁৰ সা সম্পত্তি জাকুবে লাভ কৰাটো তেওঁ নিশ্চয় বিচৰা নাছিল। জাকুবে পাবলগীয়াতকৈ ইতিমধ্যেই অধিক পাইছে বুলি লাবণে ভাবিছিল। মানুহক প্ৰবঞ্চিত কৰাৰ দ্বিতীয়টো পদ্ধতি আছিল মংগলতীবোৰে ব্যৱহাৰ কৰা পদ্ধতি। এই পদটোত আমাক কোৱা হৈছে মংগলতীবোৰে মিছা দৰ্শন পালে, অৰ্থাৎ বৃথা কথা বা চিন্তাৰ দৰ্শন পালে। বাইবেলত আমি ভাৱবাদীসকলৰ যোগেদি ঈশ্বৰে ভৱিষ্যৎবাণী কৰাৰ কথা পাওঁ, কিন্তু এই মংগলতীবোৰ ঈশ্বৰৰ ভাৱবাদী নহয়। ঈশ্বৰৰ ভাৱবাদীৰ পৰজাতিবোৰে কৰা এটা অনুকৰণহে। ঈশ্বৰৰ ভাৱবাদীয়ে ভৱিষ্যৎবাণী কৰাৰ নিচিনাকৈ মংগলতীবোৰেও ভৱিষ্যৎবাণী কৰিবলৈ চেষ্টা কৰিছিল। ছয়তানে সদায় ঈশ্বৰৰ কাম কাজবোৰ নকল কৰে। ছয়তান বাইবেলৰ পৰা বেছি আঁতৰি নাযায়। আজিকালি নানা ধৰণৰ ভুৱা মতবাদ, আনকি প্ৰকাশ্যে ছয়তানক উপাসনা কৰা গোটবোৰেও ওলাইছে, আৰু এনেকুৱা ভুৱা দলবোৰেও আনকি নিজৰ সুবিধামতে বাইবেলো ব্যৱহাৰ কৰে। মানুহক প্ৰবঞ্চিত কৰিবলৈ ছয়তানে এনেকুৱা পদ্ধতি অতীতকালৰ পৰাই ব্যৱহাৰ কৰি আহিছে। ছয়তানে ঈশ্বৰৰ বাক্যই ব্যৱহাৰ কৰিব পাৰে, কিন্তু অৰ্থ বিকৃত কৰি। মংগল চোৱা কামটো বুজাবলৈ যিটো ইব্ৰী শব্দ ব্যৱহাৰ কৰা হৈছে, সেই শব্দটোৰ অৰ্থ হৈছে কটা বা ভাগ ভাগ কৰা। এটা জন্তু লৈ বলি দি পেট ফালি সেই জন্তুৰ যকৃত বা লিভাৰটো চোৱা, লিভাৰটো কেনেকুৱা, কেনে আকৃতিৰ সেইটো চোৱা, এনেকুৱা এটা ভাৱ সেই শব্দটোৱে প্ৰকাশ কৰে। প্ৰাচীনকালৰ সেই মংগল চোৱা কাৰ্যটো বুজাবলৈ ব্যৱহাৰ কৰা গ্ৰীক শব্দটো হৈছে হেপাটস্কপি, ডাক্তৰসকলে ব্যৱহাৰ কৰা শব্দ যেন লাগে। অৱশ্যে আজিকালিৰ ডাক্তৰসকলে মংগল নাচায়, তেওঁলোক মংগলতী নহয়। সেই বলি দিয়া জন্তুৰ জীৱনটোৰ মূল আধাৰ তাৰ লিভাৰটো বুলিয়েই ভবা হৈছিল, আৰু সেই লিভাৰটোৰ আকৃতিয়ে ভৱিষ্যতৰ বিষয়ে কথাবিলাক জনাই দিয়ে বুলি ভবা হৈছিল। এই বিশেষ পদ্ধতিটোৰ বিষয়ে আমি বাইবেলৰ আন ঠাইতো পঢ়িবলৈ পাওঁ। বাবিলনীয়া লোকসকলৰ মংগলতী আছিল, পলেষ্টিয়া লোকবিলাকৰো মংগল চোৱা লোক আছিল, আৰু ইছৰাইলৰ ভুৱা ভাৱবাদীবিলাকেও তেওঁলোকৰ পদ্ধতি ব্যৱহাৰ কৰিছিল। কিন্তু এতিয়া জখৰিয়াৰ যোগেদি ঈশ্বৰে জনাই দিছে যে মংগলতীবিলাকে মিছা দৰ্শন পালে, তেওঁলোকে ছয়তানৰ পৰাহে সেই কথাবোৰ পাইছিল। ঈশ্বৰৰ পৰা পোৱা নাছিল। আমি এই কথা জানো যে ঈশ্বৰে ইছৰাইলীয় লোকসকলক মংগল চোৱা, গণনা কৰা আদি লোকৰ ওচৰলৈ নাযাবলৈ কৈছিল, জ্যোতিষবিদ্যাৰ পৰা তেওঁলোকক আঁতৰি থাকিবলৈ কৈছিল। সেই বিষয়ে তেওঁ নিয়ম বান্ধি দিছিল, কোনেও যাতে সেই কাম নকৰে, কাৰণ তেনে কাম ঈশ্বৰ বিৰুদ্ধ, সেই কাম ছয়তানৰ প্ৰভাৱতহে কৰা হয়। সকলোবোৰ ভাৱবাদীয়েই এনেধৰণৰ কামৰ বিৰুদ্ধে ইছৰাইলীয় লোকবিলাকক সাৱধান কৰি দিছিল। আমাৰ আজিৰ এই পৃথিৱীখনত ছয়তানৰ কাৰ্যকলাপ অতি চকুত পৰা ধৰণে বাঢ়ি আছে। ছয়তান আৰু অসুচী আত্মাৰ দ্বাৰা প্ৰভাৱিত হৈ নানান লোক ভুৱা মতবাদৰ দ্বাৰা প্ৰবঞ্চিত হৈছে। এনেবোৰ বিষয় আজি খ্ৰীষ্টীয় লোকসকলক সাৱধান কৰি দিবলৈ প্ৰভু যীশুৰ বিশ্বাসীসকলে প্ৰচেষ্টাও চলাই থকা আমি দেখি থাকোঁ। এনেবোৰ বিষয়ে গীৰ্জাঘৰত শিক্ষা দিয়াও আমি দেখি আহিছোঁ। অৱশ্যে আমি এই কথা মনত ৰখা উচিত যে ছয়তান আৰু ছয়তানৰ লগৰীয়া অসুচী আত্মাবোৰৰ বিষয়ে আলোচনা কৰাত ভুল নাই যদিও আমি আমাৰ চিন্তা প্ৰভু যীশুতেই কেন্দ্ৰীভূত কৰি ৰাখিব লাগে। আমাৰ দৃষ্টি থিৰে থাকিব লাগে প্ৰভু যীশুতহে, ছয়তানৰ ওচৰত নহয়। আমি এই বিষয়ে নিশ্চিত যে য'তেই ঈশ্বৰৰ বাক্য গৈছে তাতেই ছয়তানেও কাম কৰিব খোজে আৰু কৰেও। বহু সময়ত ঈশ্বৰৰ পৰিচৰ্যাত লাগি থকা লোকসকলকো ছয়তানে বিশেষভাৱে আমনি কৰিব খোজে। ঈশ্বৰৰ বাক্য ৰেডিঅ'যোগে ঘোষণা কৰা বিখ্যাত লোক এজনে কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগত আক্ৰান্ত হৈ এইবুলি কৈছিল, মই ঈশ্বৰৰ বাক্য ঘোষণা কৰোঁ আৰু সেইবাবে ছয়তানে মোক এনেদৰে আক্ৰমণ কৰিছিল। অৱশ্যে ঈশ্বৰে অনুমতি দিয়া কাৰণেহে এই পৃথিৱীত ঈশ্বৰৰ বাক্য আলোচনা হোৱাটো ছয়তানে বন্ধ কৰিব বিচাৰে। এৰা, ছয়তানে বিচাৰে ঈশ্বৰৰ বাক্য ঘোষণা কৰাটো, আলোচনা কৰাটো বন্ধ হওক। প্ৰিয় শ্ৰোতা, গীৰ্জাঘৰবোৰত অধিক অধিক মানুহ আকৰ্ষণ কৰিবলৈ নানা ধৰণৰ আমোদজনক কাৰ্যসূচী গ্ৰহণ কৰিলে ছয়তানে বেছি চিন্তা নকৰে। কিন্তু বাইবেলৰ পৰা ঈশ্বৰৰ বাক্য শুদ্ধ ৰূপত ঘোষণা কৰিলে ছয়তানে বেয়া পায়। ঈশ্বৰে স্থায়ীভাৱে এটা বস্তুকেই সন্মান প্ৰদৰ্শন কৰিব আৰু সেইটো হৈছে তেওঁৰ বাক্য। আমি ঈশ্বৰৰ জীৱন্ত বাক্য প্ৰভু যীশুখ্ৰীষ্টত আমাৰ দৃষ্টি স্থিৰ কৰি ৰাখি ঈশ্বৰৰ বাক্য আলোচনা কৰা, তেওঁৰ বাক্য ঘোষণা কৰি থকাকেই ঈশ্বৰে কামনা কৰে। আমি প্ৰভু যীশুত আমাৰ দৃষ্টি স্থিৰে ৰাখি তেওঁৰ অতি ওচৰত থাকিব লাগে। যদি আমি প্ৰভু যীশুৰ ওচৰ চাপি থাকোঁ, আমি ছয়তান আৰু অসুচী আত্মাৰ পৰা আঁতৰি থাকিব পাৰিম। আমি অসুচী আত্মা খেদোৱা কথাত বেছি মনোযোগ দিয়াতকৈ প্ৰভু যীশুখ্ৰীষ্টত লাগি থাকিবলৈহে বেছি মন দিয়া উচিত। প্ৰভু যীশুৱে এটা দৃষ্টান্ত দিছিল, এজন লোকৰ পৰা অসুচী আত্মা খেদি পঠিওৱা হৈছিল। মানুহজনৰ পৰা অসুচী আত্মা আঁতৰি গ'ল যদিও তেওঁৰ অন্তৰখন শূন্য হৈয়ে আছিল। সেই অসুচী আত্মাৰ বাহিৰত থাকি আমনি লাগিল আৰু সেই মানুহজনৰ অন্তৰ শূন্য দেখি আকৌ উভতি আহিল। এইবাৰ কিন্তু লগতে আৰু বহুতো লগৰীয়া অসুচী আত্মাও লৈ আহিল। গতিকে মানুহজনৰ অৱস্থা আগতকৈও বেয়াহে হ'ল। গতিকে অসুচী আত্মা খেদি পঠিয়ালেই নহ'ব, খালী জীৱন প্ৰভু যীশুৰে পৰিপূৰ্ণ কৰি পেলাব লাগিব যাতে ছয়তানৰ বাবে আৰু ঠাই নাথাকে। ইছৰাইলে ঈশ্বৰৰ প্ৰতিনিধি বাৰ্তাবাহকসকলকো প্ৰত্যাখ্যান কৰিছিল আৰু ঈশ্বৰৰ বাৰ্তাও প্ৰত্যাখ্যান কৰিছিল। তেওঁলোকে ঈশ্বৰৰ প্ৰতি বাধ্য হ'ব পৰা নাছিল, ফলস্বৰূপে তেওঁলোকে সকলো প্ৰকাৰৰ ছয়তানৰ প্ৰবঞ্চনাৰে বলি হৈছিল। ঈশ্বৰে তেওঁলোকক জখৰীয়া ভাৱবাদীৰ যোগেদি কৈছে, গৃহ দেৱতাবোৰে অহাৰ কথা ক'লে আৰু মংগলতীবোৰে মিছা দৰ্শন পালে, সিহঁতে মিছা সপোনৰ কথা প্ৰকাশ কৰিলে, সিহঁতে বৃথা সান্তনা দিয়ে, এইকাৰণে লোকবিলাকে ভেড়াৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়। এৰা, ঈশ্বৰলৈ পিঠি দিয়াৰ পাছত ইছৰাইলক বাট দেখুৱাবলৈ কোনো প্ৰকৃত ৰখীয়া নোহোৱা যেন হ'ল। প্ৰিয় শ্ৰোতা, ছয়তানৰ প্ৰবঞ্চনাৰ কাৰ্যকলাপ আজিও পুৰাদমে চলি আছে, সেইবাবেই বাইবেলত আমাক এনেদৰে সাৱধান কৰি দিয়া হৈছে, হে প্ৰিয়বিলাক, তোমালোকে সকলো আত্মাত বিশ্বাস নকৰিবা, কিন্তু সেইবিলাক ঈশ্বৰৰ হয় নে নহয় তাক জানিবৰ কাৰণে আত্মাবিলাকৰ পৰীক্ষা কৰা, কাৰণ অনেক ভাৰীকোৱা ভাৱবাদী জগতত ওলাল। প্ৰথম যোহন 4:1 আজি আমাৰ বাবে প্ৰয়োজন ঈশ্বৰৰ বাক্য শুদ্ধভাৱে শিক্ষা দিয়া লোকৰ। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰক আপুনি বাৰু গুৰুত্ব সহকাৰে অধ্যয়ন কৰাটো অভ্যাসত পৰিণত কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ। Thank you.